চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
লাগে যদি আহারে ভরা পরে পূর্ণ জীবন গাথা যিশুর তেজে দিয়ে পূর্ণতা যিশুর কথায় সকলো মুছে যিশুর বাদে কোনো নাই তোমার কাহ মনেরে মনেরে তুমি ভাবি সানে কোনো নাই তোমার কত নাই জগত যিশুর বাদে কোনো নাই।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ পুস্তকৰ 20 নম্বৰ অধ্যায়টোৰ ওপৰত আলোচনা আগবঢ়াইছিলোঁ। সেই অধ্যায়টোত যুদ্ধ বিগ্ৰহ সম্বন্ধীয় কিছুমান নীতি নিয়ম ঈশ্বৰে ইছৰাইলৰ লোকসকলক দিছিল। আজিৰ অনুষ্ঠানত আমি 21 নম্বৰ অধ্যায়টো চাম হওক। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে আমি এই অনুষ্ঠানত বাইবেলৰ পৰা পাঠ কৰি যাওঁ। গতিকে এই অনুষ্ঠান শুনিবৰ সময়ত আপুনিও লগত বাইবেল এখন লৈ ল'লে ভাল হয়। অৱশ্যে কেৱল বাইবেল নাথাকিলেই যে চিঠি লিখিব নে নহয়, আমাৰ এই অনুষ্ঠান সম্বন্ধে আপোনালোকৰ মতামত জনাই লিখক। অনুষ্ঠান সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও লিখক। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও নিসংকোচে আমালৈ লিখক। প্ৰিয় শ্ৰোতা, অনুষ্ঠান শুনোতে লগত কাগজ কলম লৈ ল'লে আৰু ভাল হয়, কাৰণ কিবা কথা আপোনাৰ লিখি থবলৈ মন যাব পাৰে। আহক, আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা, আমাক উদ্ধাৰ কৰোতা, অনুগ্ৰহশীল ঈশ্বৰ। তোমাক ধন্যবাদ জনাইছো, কিয়নো তুমি আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। এতিয়া তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাওঁতে আমি তোমাৰ সহায় বিচাৰিছো পিতা। তুমি আমাক বিশেষভাৱে সহায় কৰা তোমাৰ বাক্য বুজিবলৈ। আমাৰ মৰমৰ শ্ৰোতাসকলৰ সন্মুখত তুমি নিজকে স্পষ্ট ৰূপত প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, দ্বিতীয় বিৱৰণ পুস্তকখন এতিয়ালৈকে অধ্যয়ন কৰি আমি দেখিলো যে প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিবলৈ উদ্যত হোৱা ইছৰাইলৰ নতুন চাম লোকৰ আগত ঈশ্বৰে মুচিৰ যোগেদি নানা ধৰণৰ দিহা পৰামৰ্শ, চেতনা বাক্য আদি আগবঢ়াই আছে, আৰু সেই প্ৰতিজ্ঞাৰ দেশত পালন কৰি থাকিবলৈ সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক দিশৰ বহুতো নীতি নিয়ম, ব্যৱস্থা প্ৰণালী নিৰ্ধাৰণ কৰি দিছে। 21 নম্বৰ অধ্যায়টোৰ মূল বিষয় হৈছে নৰহত্যা, বিবাহ আৰু অবাধ্য সন্তান বিষয়ক নীতি নিয়ম। ইছৰাইল জাতিৰ কাৰণে বিভিন্ন সামাজিক, ৰাজনৈতিক তথা ধৰ্মীয় নীতি নিয়মবোৰ আমি পাইছিলো দ্বিতীয় বিৱৰণৰ 8 নম্বৰ অধ্যায়ৰ পৰা। এই 21 নম্বৰ অধ্যায়ত সেই বিষয়টোৰ সামৰণি পৰিছে। এই বিশেষ অধ্যায়টোত ইছৰাইল জাতিৰ জাতীয় জীৱনৰ কিছুমান বিশেষ ধৰণৰ ক্ষেত্ৰত ঈশ্বৰে আগবঢ়োৱা নীতি নিয়মৰ কথা আমি পঢ়িবলৈ পাম। আহকচোন এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ হওক। দ্বিতীয় বিৱৰণ 21 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 4 নম্বৰ পদলৈকে আমি পাঠ কৰি দিছো। তোমাৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমাক দিছে তাৰ মাজত যদি পথাৰত পৰি থকা কোনো হত লোক পোৱা যায়, কিন্তু তাক কোনে বধ কৰিলে তাক জনা নাযায়, তেন্তে তোমাৰ বৃদ্ধ লোক আৰু বিচাৰকৰ্তাবিলাকে বাহিৰলৈ গৈ সেই হত লোকৰ শৱৰ চাৰিওফালে থকা নগৰবোৰলৈ জুখি চাব। তাতে যি নগৰ সেই শৱৰ ওচৰ হ'ব, সেই নগৰৰ বৃদ্ধ লোকবিলাকে যাৰ দ্বাৰাই জুৱলি টনা আদি কৰি কোনো কাম কৰোৱা নাই, এনে এজনী চেঁউৰী গৰু ল'ব। পাছে সেই নগৰৰ বৃদ্ধ লোকবিলাকে চেঁউৰী গৰুজনী লৈ হাল নোবোৱা, গুটি নিসিঁচা, পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ সেই উপত্যকাত গৰুজনীৰ ডিঙি ভাঙিব। কোনো মৃতদেহ যদি আৱিষ্কাৰ হয় আৰু সেইটো যদি নৰহত্যা বুলি গম পোৱা যায় বা অনুমান কৰিব পৰা যায়, তেতিয়া কি কৰিব লাগিব তাৰ নিয়ম ইয়াত বান্ধি দিছে। যি ঠাইত সেই মৃতদেহ পোৱা যায় সেই ঠাইৰ পৰা সকলোতকৈ ওচৰত থকা নগৰখন নিৰ্ধাৰণ কৰিব লাগিব। সেই নৰহত্যাটোৰ বাবে সেই ওচৰত থকা নগৰখনেই দায়িত্ব মূৰ পাতি ল'ব লাগিব। যদিও সেই নৰহত্যাটো সেই নগৰৰ লোকে নকৰিব পাৰে, কিন্তু যিহেতু সেই অপৰাধী কোন গম পোৱা নগ'ল, গতিকে আটাইতকৈ ওচৰত থকা নগৰখনকেই সামূহিকভাৱে তাৰ দায়িত্ব ল'বলৈ কোৱা হৈছে। আৰু সেই যি নৰবধ ঘটি গ'ল তাৰ বাবে প্ৰায়চিত্ব কৰা কাম কেনেদৰে কৰিব লাগিব সেই কথা ঈশ্বৰে জনাই দিছে। সেই নগৰৰ বৃদ্ধ লোকবিলাকে আগতে কোনো ধৰণৰ কামত নলগোৱা চেঁউৰী গৰু লৈ হাল নোবোৱা, গুটি নিসিঁচা আৰু পানী বৈ থকা উপত্যকালৈ নামি গৈ সেই ঠাইত চেঁউৰীজনীৰ ডিঙি ভাঙিব লাগিব। 5 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পাঠ কৰি দিছো। আৰু লেবীৰ সন্তান পুৰোহিতবিলাক ওচৰলৈ আহিব, কিয়নো তোমাৰ ঈশ্বৰ যিহুৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহুৱাৰ নামেৰে আশীৰ্বাদ কৰিবলৈ তেওঁবিলাককেই মনোনীত কৰিলে, আৰু তেওঁবিলাকৰ বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিষ্পত্তি হ'ব। পাছে সেই শৱৰ ওচৰত থকা সেই নগৰৰ আটাই বৃদ্ধবিলাকে উপত্যকাত ডিঙি ভঙা গৰুজনীৰ ওপৰত নিজ নিজ হাত ধুব আৰু তেওঁবিলাকে উত্তৰ দি ক'ব, আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমাৰ চকুৱে ইয়াক দেখা নাই। হে যি হোৱা, তুমি মুক্ত কৰা, তোমাৰ প্ৰজা ইছৰাইলক ক্ষমা কৰি তোমাৰ প্ৰজা ইছৰাইলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা। তাতে তেওঁবিলাকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ'ব। এইদৰে তুমি যীহোৱাৰ দৃষ্টিত যি ভাল তাকেই কৰি তোমাৰ মাজৰ পৰা নিৰ্দোষীৰ সেই ৰক্তপাতৰ দোষ দূৰ কৰিবা। লেবিয়া ফয়দৰ লোকবিলাকক ঈশ্বৰে পুৰোহিত হিচাপে নিযুক্ত কৰিছিল। তেওঁৰ পৰিচৰ্যাৰ কামৰ বাবেই এই লোকবিলাকক দায়িত্ব দিয়া হৈছিল। সকলো বিবাদ আৰু আঘাতৰ নিষ্পত্তি কৰাৰ দায়িত্বও তেওঁলোকৰ। তেওঁলোকে যি কয় লোকবিলাকে মানিব লাগিব। সেই নগৰৰ বৃদ্ধসকলে সেই চিঞৰীজনীক বধ কৰি চিঞৰীজনীৰ ওপৰত নিজ নিজ হাত ধুই ক'ব যে তেওঁলোকৰ হাতে সেই নৰবধ কৰা নাই আৰু সেই নৰবধ কৰা তেওঁলোকে চকুৰে দেখাও নাই। গতিকে তেওঁলোকে যাতে তাৰ দুখত নপৰে সেইকাৰণে ঈশ্বৰক প্ৰাৰ্থনা জনাব। সেই নিয়ম পালন কৰি সেই নগৰৰ লোকে সেই ৰক্তপাতৰ দুখৰ পৰা মুক্ত হ'ব। এই নিয়মটো যদি আমি ভালদৰে পঢ়িয়াই চাওঁ তেন্তে কেইটামান মন কৰিবলগীয়া কথা দেখা পাওঁ। সেই নগৰৰ লোকসকলে সেই ৰক্তপাত কৰা নাই বুলি আৰু কোনে সেই কুকাৰ্য কৰিছে দেখা নাই বুলি শপত খাব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা, কাৰণ ঈশ্বৰৰ আগত মিছাকৈ শপত খোৱাটো অতি ভয়ংকৰ অপৰাধ। গতিকে সেইদৰে শপত খাবলৈ মানুহে সাহস কৰিব যদিহে সঁচাকৈয়ে তেওঁলোকে সেই নৰহত্যা কৰা নাই আৰু কোনে কৰিছে তাক দেখা নাই। গতিকে যদি কোনোবাই সেই নৰহত্যাটো কোনে কৰিছিল জানে, তেওঁ সেই শপত নাখায়, আচল কথাটো নিশ্চয় প্ৰকাশ কৰি দিব। নহলে পাছত আচল কথা প্ৰকাশ পালে তেওঁৰ বিপদ হ'ব। দ্বিতীয়তে, যদিও সেই নগৰৰ কোনেও সেই নৰহত্যাৰ কামটো নকৰিব পাৰে, কিন্তু ঈশ্বৰে তেওঁলোকক দোষী কৰিব। সেই নগৰৰ মানুহখিনিৰ অলপ দায়িত্ব আছে। আমি ভাবোঁ এই নিয়মটো কৰাৰ ফলত সকলো মানুহেই ক'বলৈ ল'ব যে দেশত আইন কানুন কটকটীয়াকৈ পালন কৰা উচিত, যাতে এনেধৰণৰ অপৰাধৰ সংখ্যা কমি যায়। অপৰাধীক ধৰিবলৈ সকলো মানুহে সহায় কৰিব, কাৰণ অপৰাধী কোন সেইটো গম নাপালে গোটেই সমাজৰ লোকখিনিকেই ঈশ্বৰে জগৰীয়া কৰিব। গতিকে সকলো লোকে সচেতন হৈ থাকিব। তেওঁলোকৰ নগৰৰ আশে পাশে এনেকুৱা অপৰাধ ঘটিব যাতে নোৱাৰে তালৈ নিশ্চয় নজৰ ৰাখিব, নহলে সেই নগৰৰ সকলো লোক ঈশ্বৰৰ আগত জগৰীয়া হ'ব। সেই নগৰৰ বৃদ্ধ লোকবিলাকে এই নীতি নিয়মবোৰ পালন কৰি ঈশ্বৰৰ পৰা ক্ষমা খুজিব লাগিব আৰু ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিব। তৃতীয়তে, আমি এটা কথা মনত ৰখা উচিত যে আমাৰ চাৰিওফালে ঘটি থকা নানা অপৰাধ কুকাৰ্য আদিৰ কাৰণে আমাৰ গাতো দোষ আছে। ঈশ্বৰে আমাকো সেইবোৰৰ বাবে জগৰীয়া কৰিব। সমাজ হিচাপে, জাতি হিচাপে, দেশ হিচাপে আমি সামূহিক দায়িত্ব মূৰ পাতি ল'ব লাগিব, কাৰণ আমি সকলোৱেই অলপ হলেও দায়ী। নিজৰ সামাজিক দায়িত্ব পালনত আমি সকলোৱে অলপ হলেও বিফল হোৱা কাৰণেহে সমাজখন দিনে দিনে অধঃপতনৰ ফালে গৈ থকা আমি দেখিছো। সেই কথা বাৰু আমি চিন্তা কৰি চাইছোনে? আমি সদায় আনক দোষ দিওঁ, শাসকসকলক, কৰ্তৃপক্ষক, সমাজ ব্যৱস্থাক দোষ দিওঁ, আমাৰ নিজৰ নৈতিক দায়িত্বৰ কথা কিন্তু পাহৰি যাওঁ। বেছি দূৰলৈ যাবই নালাগে, আমি আমাৰ নিজৰ ল'ৰা ছোৱালী, নিজৰ পৰিয়ালৰ লোকসকলকেই দেশৰ সুনাগৰিক কৰি তুলিবলৈ, ঈশ্বৰলৈ ভয় ভক্তি ৰাখি চলা ব্যক্তি কৰি তুলিবলৈ কিমাননো যত্ন কৰোঁ। এজন এজন ব্যক্তি মিলিয়েই সমাজখন হয়গৈ। এবাৰ চিন্তা কৰি চাওকচোন, আমি বাৰু আমাৰ সমাজত চলি থকা বিভিন্ন কুকাৰ্য, বিভিন্ন অপৰাধৰ বাবে সামূহিকভাৱে ঈশ্বৰৰ ওচৰত কেতিয়াবা ক্ষমা বিচাৰিছোনে? বিশেষকৈ খ্ৰীষ্টীয় লোকসকলৰ এই ক্ষেত্ৰত দায়িত্ব আৰু অধিক। প্ৰভু যীশুখ্ৰীষ্টই শিষ্যসকলক কৈছিল, তোমালোক পৃথিৱীৰ লোণ, মঠি 5:13। লোণে আঞ্জা তৰকাৰী সোৱাদ কৰে, ফল মূল আদি সংৰক্ষকৰ কামো কৰে। খ্ৰীষ্টীয় বিশ্বাসী লোকৰ মাজতো এনে গুণ প্ৰকাশ পাই উঠাটো ঈশ্বৰে বিচাৰে। প্ৰভু যীশুখ্ৰীষ্টই শিষ্যসকলক জগতৰ পোহৰ বুলিও কৈছিল। পোহৰে পথ দেখুৱায়, বিপদৰ আগজাননীও দিয়ে। সমাজৰ প্ৰতি ঠিক একেধৰণৰ কাম খ্ৰীষ্টীয় বিশ্বাসী লোকসকলে কৰিব পাৰিব লাগিব। এইটো তেওঁলোকৰ বিশেষ দায়িত্ব। এই বিশেষ নিয়মটোৰ যোগেৰে, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে আমালৈ আগবঢ়োৱা পৰিত্ৰাণৰ ছবি এখনো আমি দেখো। কেনেকৈ বাৰু? ইয়াত এনেকুৱা এটা পৰিস্থিতিৰ কথা কোৱা হৈছে য'ত নৰবধটো নগৰৰ বাহিৰত ঘটিছিল। আমাৰ প্ৰভু যীশুকো নগৰৰ বাহিৰত ক্ৰুচত দি বধ কৰা হৈছিল। তদুপৰি ইয়াত সেই নৰবধৰ প্ৰকৃত দোষীজনক বিচাৰি নোপোৱা কাৰণে ওচৰত থকা নগৰখনৰ সকলো লোকে সামূহিকভাৱে তাৰ দায়িত্ব মূৰ পাতি ল'ব লাগিব বুলি কোৱা হৈছে। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ বাবে কোনো এজন ব্যক্তি অকলে দোষী নহয়, গোটেই মানৱ জাতি সামূহিকভাৱে দোষী, কাৰণ গোটেই মানৱ জাতিৰ পাপৰ শাস্তি গাত লৈহে তেওঁ মৃত্যুবৰণ কৰিছিল। গতিকে আমি সকলোৱে দোষী। কিন্তু সেই চেউৰিটো বধ কৰি লোকবিলাকে ক্ষমা বিচাৰি ক্ষমা পোৱাৰ দৰে আমিও আমাৰ পৰিত্ৰাণৰ অৰ্থে ক্ৰুচত নিজৰ তেজ পুৱাই দিয়া প্ৰভু যীশুক বিশ্বাস কৰি তেওঁৰ তেজত ভৰসা কৰি পিতৃ ঈশ্বৰৰ আগলৈ আহিলে আমাৰ সকলো অপৰাধ তেওঁ ক্ষমা কৰে। তেওঁৰ দৃষ্টিত আমি হৈ পৰো সম্পূৰ্ণ শুদ্ধ আৰু ধাৰ্মিক। আমি লাভ কৰো অনন্ত জীৱন। আমি হৈ পৰো ঈশ্বৰৰ সন্তান। ইয়াৰ পাছত দহৰ পৰা সোতৰ নম্বৰ পদলৈকে পঢ়িলে আমি দুটা বিশেষ নিয়ম দেখা পাওঁ। যুদ্ধত বন্দী কৰি অনা কোনো তিৰোতাক বিয়া কৰাবলৈ মন কৰিলে কি কৰিব লাগিব সেই বিষয়ে নিয়ম বান্ধি দিয়া হৈছে। তাৰপিছত কোনো পুৰুষৰ যদি লাগি আৰু এলাগী দুগৰাকী ভাৰ্যা থাকে আৰু জ্যেষ্ঠ সন্তানটো যদি সেই এলাগীজনীৰ হয় তেতিয়া এলাগীজনীৰ সন্তান হলেও সেই সন্তানেই জ্যেষ্ঠাধিকাৰ পাব বুলি নিয়ম বান্ধি দিয়া হৈছে। এই দুটা নিয়মৰ মাজতো আমি ঈশ্বৰৰ ন্যায় বিচাৰ দেখা পাওঁ। দুৰ্বল আৰু অৱহেলিত শ্ৰেণীৰ অধিকাৰৰ প্ৰতি যে ঈশ্বৰৰ চিন্তা আছে সেই কথা আমি ইয়াতে বুজি পাওঁ। এতিয়া আমি ১৮ নম্বৰ পদৰ পৰা ২১ নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। মাক বাপেকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁবিলাকলৈ কাণ নিদিয়া এনে অবাধ্য আৰু বিৰোধী ল'ৰা কোনো মানুহৰ থাকিলে তাৰ বাপেক মাকে তাক ধৰি নিজৰ নগৰৰ বৃদ্ধবিলাকৰ গুৰি লৈ সি নিবাস কৰা নগৰৰ দুৱাৰমুখলৈ লৈ গৈ নগৰৰ বৃদ্ধ লোকবিলাকক ক'ব, আমাৰ এই পু অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, সি অপব্যয়ী আৰু মদপী। তেতিয়া সি নিবাস কৰা নগৰৰ সকলো লোকে তাক শিল দলিয়াই বধ কৰিব। এইদৰে তুমি তোমাৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিবা, তাতে আটাই ইছৰাইলে শুনি ভয় পাব। এয়া বিদ্ৰোহী আৰু অপব্যয়ী পুত্ৰৰ কাহিনী। সেই অপব্যয়ী পিতৃ মাতৃ বিৰোধী সন্তানক প্ৰাণদণ্ড দিবলৈ কোৱা হৈছিল, অৰ্থাৎ বিধানমতে তেনে অপব্যয়ী পুত্ৰৰ শাস্তি হৈছে মৃত্যু। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই এটি অপব্যয় পুত্ৰৰ দৃষ্টান্ত দি ঈশ্বৰে মানুহলৈ আগবঢ়োৱা পৰিত্ৰাণৰ অনুগ্ৰহৰ কথা বুজাই দিছিল। সেই দৃষ্টান্তটো আমি পাওঁ লোক ১৫ অধ্যায় ১১ পদৰ পৰা ৩২ পদলৈ। সেই অপব্যয় পুত্ৰই পিতৃৰ পৰা সা সম্পত্তিৰ ভাগ খুজি ঘৰ এৰি গুচি গৈছিল আৰু সকলো সম্পত্তি নষ্ট কৰি অতি দুখ লগা অৱস্থা হোৱাত আকৌ পিতাকৰ ওচৰলৈ উভতি আহিছিল। প্ৰভু যীশুৱে এই কাহিনীটো কৈ থাকোঁতে শুনি থকা মানুহবিলাকে হয়তো ভাবিছিল যে এতিয়া সেই অপব্যয় পুত্ৰক শিল দলিয়াই মৰা হ'ব। কিন্তু সকলোকে আচৰিত কৰি প্ৰভু যীশুৱে ক'লে যে সেই অপব্যয় পুত্ৰ দূৰৈত থাকোঁতেই তাৰ বাপেকে তাক দেখি মৰম লাগি লৰি গৈ তাৰ ডিঙিত ধৰি চুমা খালে। লোক ১৫ অধ্যায় ২০ পদ। মানুহবোৰে ভাবিছিল অপব্যয় পুত্ৰজনে শাস্তি পোৱা উচিত সকলো অপকৰ্মৰ বাবে, কিন্তু পিতাকে কি কৰিলে, ডিঙিত ধৰি চুমাহে খালে আৰু আনন্দেৰে দাসবোৰক কলে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি ইয়াক পিন্ধা, ইয়াৰ হাতত আঙুঠি ভৰিত জোতা দে, আমি ভোজন কৰি ৰং কৰোঁহক, কিয়নো মোৰ এই ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা গ'ল। প্ৰিয় শ্ৰোতা, এয়া আজি আমাৰ বাবে আনন্দৰ বাতৰি। পুৰণি নিয়ম মতে সেই অপব্যয় পুত্ৰক শিল দলিয়াই মাৰিব লাগিছিল, অৰ্থাৎ মানুহে পাপৰ শাস্তি বহন কৰিব লাগিছিল। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে ঈশ্বৰে যি নতুন নিয়ম কৰিলে, সেই নিয়ম মতে আমি প্ৰভু যীশুত বিশ্বাস কৰাৰ দ্বাৰাই সকলো পাপৰ পৰা ক্ষমা পাই পৰিত্ৰাণ লাভ কৰো। আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। প্ৰথম যোহন ১ অধ্যায় ৯ পদ। বিচাৰ আৰু দণ্ডৰ ঠাইত আমি পাওঁ দয়া আৰু কৰুণা। এৰা আমাৰ পিতৃ ঈশ্বৰে প্ৰভু যীশুৰ নামত আমাক আনন্দেৰে গ্ৰহণ কৰে। কি যে অপূৰ্ব কথা! কিন্তু কোনোবাই ক'ব পাৰে, ঈশ্বৰে আগতে দি থোৱা বিধানবোৰ লংঘন হৈ গ'ল নেকি? নাই হোৱা। আমি ঈশ্বৰৰ অপব্যয় পুত্ৰ হিচাপে সেই মৃত্যুদণ্ড পাব লাগিছিল আৰু সেই নিয়মটো পালন কৰাও হৈ গ'ল। কেনেকৈ? কাৰণ আমাৰ হৈ সেই মৃত্যুদণ্ডৰ শাস্তি গ্ৰহণ কৰিলে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত, আৰু সেইবাবেই তেওঁ আমাৰ পৰিত্ৰাতা, আমাৰ উদ্ধাৰকৰ্তা। 21-23 পঢ়ি দিম। আৰু কোনো মানুহে প্ৰাণদণ্ডৰ যোগ্য পাপ কৰিলে যদি তাৰ প্ৰাণদণ্ড হয় আৰু তুমি তাৰ শৱ কাঠ এডালত আঁৰি ৰাখা, তেন্তে তাৰ শৱ ৰাতি কাঠডালৰ ওপৰত থাকিবলৈ নিদিবা, কিন্তু নিশ্চয় সেইদিনাই তাক পুতিবা, কিয়নো যাৰ শৱ আঁৰি থোৱা হয় সি ঈশ্বৰৰ অভিশপ্ত। তাতে তোমাৰ ঈশ্বৰ জিহুৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমাক দিছে সেই দেশ তুমি অশুচি নকৰিবা। যদি কোনো মানুহক প্ৰাণদণ্ড দিয়া হয় আৰু তাৰ শৱ কাঠ এডালত আঁৰি ৰখা হয়, তেতিয়া সেই শৱ ৰাতিটো থাকিবলৈ দিব নালাগিব, শটো দিনতে পুতি থব লাগিব, কাৰণ যাৰ শ আঁৰি থোৱা হয় সি ঈশ্বৰৰ অভিশপ্ত। এই কথাটো কিয় উল্লেখ কৰা হল বুলি আমি ভাবিব পাৰোঁ। ইছৰাইল জাতিৰ মাজত মৃত্যুদণ্ড দিয়া প্ৰথাটো বেলেগ আছিল। তেওঁলোকে শিল দলিয়াইহে মৃত্যুদণ্ড দিব লাগিছিল। ইছৰাইলৰ লোকসকলে কাকো কাঠত ওলোমাই থৈ মৃত্যুদণ্ড দিয়া নাছিল বুলি আমি ধৰি ল'ব পাৰোঁ। গতিকে ইয়াত আমি এটা কথা বুজি পাব পাৰোঁ যে মানুহ এজনক শিল দলিয়াই মাৰি মৃতদেহটো কাঠত ওলোমাই থোৱাৰ কথাহে ইয়াত বুজোৱা হৈছে। অতি ঘিনলগীয়া পাপ কৰ্ম কৰা লোকৰ ক্ষেত্ৰত এইটো নিয়ম খাটিছিল, যাতে তেওঁৰ সেই ভয়ংকৰ শাস্তিৰ কথাটো সকলোৱে দেখে আৰু সেইটো আন সকলো মানুহৰ কাৰণে সাৱধানবাণী যেন হয়। ৰাতি হোৱাৰ আগতে সেই মৃতদেহটো কাঠৰ পৰা নমাই মাটিত পুতি থব লাগিব, কাৰণ সেই অপৰাধীজন ঈশ্বৰৰ অভিশপ্ত। এই যি নিয়মটো ঈশ্বৰে মুচিৰ যোগেৰে ইছৰাইলৰ লোকবিলাকক দিছিল, সেই নিয়মটোৰ প্ৰকৃত গুৰুত্ব আৰু তাৎপৰ্যৰ কথা হয়তো সেই সময়ৰ কোনো লোকেই ভালদৰে বুজি পোৱা নাছিল। ঈশ্বৰে দিয়া আনবিলাক নিয়মৰ নিচিনাকৈ এইটো এটা ভয়ংকৰ নিয়ম বুলিহে হয়তো মানুহবিলাকে ভাবিছিল। কিন্তু এই নিয়মটোৰ বিশেষ তাৎপৰ্য আমি দেখা পাওঁ যেতিয়া আমি নতুন নিয়ম পঢ়ো। গালাটীয়াবিলাকলৈ লিখা পত্ৰত পাচনি পৌলে এই নিয়মটোৰ কথা উল্লেখ কৰিছে আৰু এইটো প্ৰভু যীশুৰ ক্ষেত্ৰত খাপ খাই পৰা নিয়ম বুলি উল্লেখ কৰিছে। আহকচোন কি লিখা আছে আমি চাওঁ। গালাটীয়া 3:10-14 পঢ়ি দিছো। কিয়নো যিমান মানুহ বিধানৰ কৰ্মৰ সেই সকলোৱে শাপগ্ৰস্ত, কাৰণ লিখা আছে যিকোনোৱে বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ শাপগ্ৰস্ত। কিন্তু বিধানৰ দ্বাৰাই যে কোনেও ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত নহয় এয়ে সুস্পষ্ট, কাৰণ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ, বিধান হলে বিশ্বাসমূলক নহয়। কিন্তু যিজনে তাৰ সকলো কথা পালন কৰে তেওঁহে তাৰ দ্বাৰাই জীৱ। অব্ৰাহামৰ আশীৰ্বাদ যেন খ্ৰীষ্ট যীশুৰ দ্বাৰাই পৰজাতিবিলাকলৈ আহে আৰু আমি যেন অংগীকৃত আত্মা বিশ্বাসৰ দ্বাৰাই পাওঁ, এইকাৰণে খ্ৰীষ্টে বিধানৰ সাপৰ পৰা আমাক মুক্ত কৰিলে। তেওঁ আমাৰ কাৰণে সাপস্বৰূপ হল, কিয়নো লিখা আছে যিজনক কাঠত অৰা হয় তেওঁ শাপগ্ৰস্ত। যিমান মানুহ বিধানৰ কৰ্মৰ সেই সকলোৱেই শাপগ্ৰস্ত, কাৰণ বিধান সম্পূৰ্ণৰূপে পালন নকৰা প্ৰতিজন লোকেই শাপগ্ৰস্ত। গতিকে আমি সকলোৱেই শাপগ্ৰস্ত, কাৰণ আমি কোনেও সম্পূৰ্ণৰূপে ঈশ্বৰৰ আজ্ঞাসমূহ, তেওঁৰ বিধানসমূহ পালন কৰা নাই। কিন্তু প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ আহিছিল আমাক বিধানৰ সাপৰ পৰা মুক্ত কৰিবলৈ। কেনেকৈ? তেওঁক ৰোমীয়া সৈন্যবোৰে ক্ৰুচত দিবধ কৰিছিল, তেওঁৰ মৃতদেহ ক্ৰুচত ওলমি আছিল আৰু আন্ধাৰ হোৱাৰ আগে আগে সেই দেহ নমাই কবৰ দিয়া হৈছিল। অৰ্থাৎ ঈশ্বৰৰ শাপগ্ৰস্ত এজনলৈ যিদৰে কৰা উচিত বুলি লিখা আছিল, ঠিক তেনেদৰে প্ৰভু যীশুখ্ৰীষ্টলৈ কৰা হৈছিল। অৰ্থাৎ তেওঁ স্বয়ং ঈশ্বৰ হৈও মানুহ ৰূপ লৈ ক্ৰুচৰ ওপৰত পিতৃ ঈশ্বৰৰ শাপগ্ৰস্ত হৈ মৃত্যুদণ্ড বহন কৰিলে। তেওঁ আমাৰ কাৰণে ঈশ্বৰৰ সাপ নিজে মূৰ পাতি ললে। তেওঁ নিজে ঈশ্বৰৰ পৰা সাপ ললে যাতে আমি বিধানৰ সাপৰ পৰা মুক্ত হ'ব পাৰোঁ। আমাক আমাৰ পাপৰ বন্ধনৰ পৰা, পাপৰ শাস্তিৰ পৰা মুক্ত কৰিলে। তেওঁৰ অমূল্য তেজেৰে তেওঁ আমাক ছয়তানৰ দাসত্বৰ বন্ধনৰ পৰা মুকলি কৰি কিনি ললে। এই সকলো তেওঁ কৰিলে কাৰণ তেওঁ আমাৰ হকে ঈশ্বৰৰ সাওপাত নিজে মূৰ পাতি লৈ আমাৰ পাবলগীয়া সকলো শাস্তি নিজে বহন কৰিলে। সেয়েহে তেওঁত বিশ্বাস কৰি, তেওঁত ভৰসা কৰি আজি আমি প্ৰতিজন লোকেই বিনামূল্যে পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। বহুতো লোকে তৰ্ক কৰে, প্ৰভু যীশুখ্ৰীষ্টক ক্ৰুচত দিয়াৰ বাবে দায়ী ৰোমীয়া লোকসকল, আন কিছুমানে কয় নহয় যিহুদী লোকসকলহে দায়ী। কিন্তু প্ৰিয় শ্ৰোতা, তেওঁৰ সেই মৃত্যুৰ বাবে দায়ী কোন জানেনে? মই, আপুনি, সকলো মানৱ জাতি, কাৰণ তেওঁ আমাৰ হকে শাপগ্ৰস্ত হ'ল, আমাৰ প্ৰাপ্য শাস্তি তেওঁ ল'লে। গতিকে তেওঁৰ সেই মৃত্যুৰ বাবে দায়ী আমি সকলোৱে। সেয়েহে প্ৰভু যীশুৰ প্ৰতি ধন্যবাদ জনাই আমাৰ সকলো পাপৰ বাবে অনুতাপ কৰি তেওঁকেই আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা উচিত নহয়নে? সেই কাম বাৰু আপুনি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিশুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই, জীৱনত শুনাহে মানুহ ই হব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি কাইলৈ নাই, জীৱন ঠিৰ শুনাহে মানুহ যিশুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই, জীৱন ঠিৰ শুনাহে মানুহ কি হব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি কাইলৈ নাই, জীৱন ঠিৰ শুনাহে মানুহ।